আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰি পঢ়িছো দলি দেৱীয়ে। অসম প্ৰদেশ বিজেপিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা নৰেন্দ্ৰ মোডীক ধন্যবাদসূচক প্ৰস্তাৱৰ লগতে অভিনন্দন জাতি আৰম্ভ কৰা সভাখনত বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ মূল্যায়ন কৰা হয়। ইয়াৰ লগতে ৰাজ্যৰ পাঁচটা সমষ্টিৰ আগন্তুক উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় কাৰ্যপ্ৰণালীৰ বিষয়টো কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী হৰিশ দ্বিবেদীকে ধৰি ৰাজ্যিক বিজেপিৰ বিভিন্ন বিষয়ববীয়া, মুখপাত্ৰ, কোষ আৰু বিভাগৰ আহ্বায়ক তথা সাংসদ আৰু বিধায়কসকলৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত আজি কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। বিকশিত ভাৰতৰ যাত্ৰা অব্যাহত ৰাখি ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু তৃণমূল পৰ্যায়ত দলটোক সবল আৰু শক্তিশালী কৰি তোলাৰ সংকল্পৰে আজিৰ সভাই বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতীয় পুৰুষ হকী দলটোৱে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনক 4-2 গ'লত পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনা বৰগোহাঁই পেৰিছ অলিম্পিকৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত চীনৰ লি কিয়ানৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হয়। কোৱাৰ্টাৰ ফাইনেলৰ পাছত অসমৰ খেলুৱৈগৰাকীয়ে অসমবাসীক উদ্দেশ্যি আকাশবাণীৰ আগত এইদৰে কয়।
প্ৰধানমন্ত্ৰী ধন্যবাদ কম, সকলোৱে বহুত আশা কৰিছিলে মোৰ ওপৰত, যেনেকৈ ভাবিছিলো এনেকা নহ'ল, এইবাৰৰ কাৰণেও এনেকা ভবা নাছিলো যে হাৰিম বুলি, কনফিডেণ্টতে আছিলো আৰু ভগৱানে চাগে এইটো দিছে আৰু।
ইফালে পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ লক্ষ্য সেনে ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেনৰ হাতত পৰাজয় বৰণ কৰে। সেনে কাইলৈ মালয়েছিয়াৰ লি জি ডিয়াৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কাইলৈৰ পৰা 11 আগষ্টলৈ শিক্ষা সপ্তাহ পালন কৰা হ'ব। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্ৰতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাইলৈ দিনটো শিক্ষণ শিকণ সামগ্ৰীৰ দিন, পৰহিলৈ SLN দিন, 7 আগষ্টৰ দিনটো ক্ৰীড়া দিন, 8 আগষ্টত সাংস্কৃতিক দিন, 9 আগষ্টত দক্ষতা আৰু ডিজিটেল পদক্ষেপ দিন, 10 আগষ্টত বিদ্যালয় পৰিপুষ্টি দিন আৰু 11 আগষ্টৰ দিনটো সম্প্ৰদায় জড়িতকৰণ দিন হিচাপে পালন কৰিবলৈ বিদ্যালয়সমূহক নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ জৰিয়তে শিক্ষা জগতলৈ অহা পৰিৱৰ্তন তথা সফলতাসমূহ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিফলিত কৰিব বিচৰা হৈছে। বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডঃ ৰমেন তালুকদাৰে প্ৰতিষ্ঠানখনত শেহতীয়াকৈ চিকিৎসাৰ মাচুল বৃদ্ধি হোৱা বুলি সদৰি কৰিছে। তেওঁ কয় যে বিগত 2002 চনত শেষ কৰাৰ বাবে মাচুল বৃদ্ধি কৰাৰ পাছত এইবেলি চিকিৎসাৰ সৈতে জড়িত সকলো ধৰণৰ ব্যয় সামান্য পৰিমাণে বৃদ্ধি কৰা হৈছে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত হোৱা ব্যয়ৰ জৰিয়তে ভিত্তিত জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ তেজৰ পৰীক্ষা, এক্সৰেৰ পৰা আৰম্ভ কৰি পেইন কেবিনলৈকে কেইবাটাও ক্ষেত্ৰত মাচুল ন্যূনতম পৰিমাণে বৃদ্ধি কৰা হৈছে। আয়ুষ্মান ভাৰত কাৰ্ড থকা ৰোগী সন্দৰ্ভত তেওঁ কয় যে তেওঁলোকে পূৰ্বৰ দৰে এতিয়াও বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। এই কাৰ্ড নথকা ৰোগীসকলে বৰ্ধিত মাচুল আদায় দিব লাগিব। তেওঁ লগতে কয় যে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ বহি বিভাগত ৰোগীৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি হৈছে। 2020 চনত বহি বিভাগত ৰোগীৰ সংখ্যা 1,33,000 হোৱাৰ বিপৰীতে 2023 চনত এই সংখ্যা 2,57,000লৈ বৃদ্ধি হোৱা বুলি তেওঁ খবৰ কৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই আজি ভাৰতীয় আইন প্ৰতিষ্ঠানৰ অসম ৰাজ্যিক শাখাৰ উদ্যোগত গুৱাহাটীৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালাৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। ন্যায়াধীশগৰাকীয়ে ভাষণ প্ৰসংগত উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত প্ৰদান কৰা ৰায়সমূহে আন আদালতসমূহক গোচৰ মীমাংসাৰ ক্ষেত্ৰত সহায় কৰা সন্দৰ্ভত আলোকপাত কৰে। ন্যায় প্ৰশাসন বজাই ৰাখিবলৈ দৃষ্টান্তমূলক ৰায়সমূহ অতি গুৰুত্বপূৰ্ণ বুলি তেওঁ মত প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে অনুষ্ঠান উদ্বোধন কৰি ভাষণ প্ৰসংগত ভাৰতীয় আইন প্ৰতিষ্ঠানৰ অসম ৰাজ্যিক শাখাই আইনৰ গৱেষণা আৰু প্ৰচাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন কাম কাজৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ, কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, ৰাজ্য মহাধিবক্তা, ন্যায়িক বিষয়া, জ্যেষ্ঠ অধিবক্তাকে ধৰি কেইবাগৰাকীও অধিবক্তা উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।